পডকাষ্টৰ সমৰ্থতালৈ মই কিৰণ চন্দ্ৰনাথে নমস্কাৰ জনাইছো। আজিৰ খণ্ডত আপোনালোকলৈ আগবঢ়াইছো সাধু। প্ৰথমে এয়া বুঢ়া আৰু বাঘ।
সাধুটোৰ নাম হৈছে বুঢ়া আৰু বাঘ। বুঢ়া মানুহ এজন বজাৰৰ পৰা ঘৰলৈ বুলি আহি আছিল। বুঢ়াজনে যিটো বাটেৰে আহিছিল সেইটো আছিল হাবিৰ মাজৰ বাট এটা। বজাৰৰ পৰা ঘূৰি অহাৰ সময়ত বুঢ়াৰ লগত সংগ কোনো নাছিল। ওচৰে পাজৰে মানুহ দুনুহৰ ঘৰ বা আশ্ৰয়স্থলো নাছিল। যিমানেই ৰাতি গভীৰ হৈ আহিছে সিমানেই বুঢ়াৰ মনত ভীতিভাৱ বাঢ়ি আহিছে। ভয়তেই বুঢ়াৰ গা মূৰ হাত ভৰিৰ কঁপনি উঠিল। এফালে বনৰীয়া জীৱ জন্তুৰ ভয়, তাৰ উপৰিও ৰাতিৰ আন্ধাৰত বীৰ বীৰকৈ ফুৰি ফুৰা ভূত প্ৰেত দৈত্য দানৱৰ ভয়ংকৰ কোলাহল। বুঢ়াৰ মনত যিমানেই ভয়ভাৱ বাঢ়ি আহিল সিমানেই তেওঁ প্ৰায় দৌৰাৰ দৰেই বেগেৰে খোজ দিবলৈ ধৰিলে। কিন্তু বুঢ়াৰ ভাগ্য সঁচাকৈ বেয়া আছিল। বুঢ়া গৈ গৈ প্ৰকাণ্ড বাঘ এটাৰ সন্মুখতে পৰিল। বাঘৰটো বৰ ফূৰ্তি, কিয়নো বিনা কষ্টে তাৰ সন্মুখতেই তাৰ খাদ্য আহি হাজিৰ হৈছেহি। বাঘটোৱে বুঢ়াক খাবলৈ বুলি আগুৱাই গ'ল। সি বুঢ়াক ক'লে,
ঐ বেটা বুঢ়া, তোক আজি খাই পেলাম।
ভয়ভীত পাহৰি বুঢ়াই ক'লে,
ঐ বাঘ, আগতে শুনি ল, তই মোক নাখাবি। তই যদি মোক খাই পেলাও তেন্তে মই তোৰ ঘটকৰ কাম কৰিব নোৱাৰিম।
ঘটকৰ কাম? সেইটো আকৌ কি বস্তু?
বিস্ময়েৰে বাঘে বুঢ়াক সুধিলে।
কামটো অত্যন্ত দৰকাৰী। মই হলো এজন ঘটক। ইচ্ছা কৰিলে মই এজনক দুজন কৰি দিব পাৰোঁ,
বুঢ়াই কিছু গৌৰৱৰ সুৰত ক'লে।
বাহ, এয়াতো বেছ মজাৰ কথা। বাৰু, মইতো এজন আছোৱেই, তই মোক দুজন কৰি দেখুৱাচোন, চাওঁ তোৰ ঘটকৰ বল কেনে।
ভাল কথা, তই তেন্তে মোৰ এই বস্তাখনৰ ভিতৰত সোমা।
বাৰু, সোমাইছোঁ,
বুলি মূৰ্খ বাঘটোৱে বুঢ়াৰ বস্তাখনৰ ভিতৰত সোমাই পৰিল। বুঢ়াই লগে লগেই বস্তাৰ মুখখন বন্ধ কৰি দি টান ৰছী এডালেৰে মুখখন ভালদৰে বান্ধি পেলালে। তাৰ পাছত হাতত থকা লাঠিডালেৰে কটৰ কটৰকৈ কোবাবলৈ লাগিল। বস্তাৰ ভিতৰতে বাঘটোৱে যন্ত্ৰণাত চিঞৰিবলৈ ধৰিলে,
কি কৰিলি ঐ, এয়া মোক কি কৰিলি?
বাঘৰ চিৎকাৰ শুনি বুঢ়াই বৰ মজা পালে। সি হাঁহি হাঁহিয়ে বাঘক ক'লে,
ইমান সহজতে জানো এজনক দুজন কৰিব পাৰি? অলপ কষ্ট সহিব লগা হয়েই, কষ্ট নকৰিলে জানো ফল খাবলৈ পোৱা যায়।
তাৰপিছত কি হ'ল, বুঢ়াৰ লাঠিৰ কোব খাই খাই বাঘটো আধা মৰা হ'ল। বুঢ়াই তেতিয়া বাঘটোৰ সৈতে বস্তাখন নি নৈৰ পানীত পেলাই দিলে। পানীত ডুব গৈ বাঘটোৱে নাকে মুখেৰে পানী খাই বেচেৰাৰ জীৱ উৰি যাওঁ যাওঁ হ'ল। বস্তাখন ভাহি আহি গৈ এটা সময়ত নৈৰ সিপাৰত লাগিল। সেই মুহূৰ্তত এক বাঘিনীয়ে সেই ঘাটলৈ পানী খাবলৈ আহিছিল। ঘাটত লাগি থকা বস্তাখন দেখি তাই দাঁতেৰে কামুৰি কামুৰি ফালি পেলালে। তেতিয়া বস্তাখনৰ ভিতৰৰ পৰা আধা মৰা বাঘটো ওলাই আহিল। বাঘিনীক দেখি বাঘ ডাঙৰীয়ে বেছ ফূৰ্তি পালে। বাঘটোৱে এইবাৰ ভাবিলে, ঘটক বুঢ়াই তেন্তে একো মিছা কথা কোৱা নাই, সঁচা কথাকে কৈছে। সি আছিল এটা অকলশৰীয়া বাঘ, এতিয়া সিচোন তাৰ সংগী এজনীও পাই গ'ল। বাঘিনীক লৈ সি এতিয়া এটাৰ পৰা দুটা হৈ পৰিল। বাঘটোৱে তেতিয়া বাঘিনীৰ আগত ঘটক বুঢ়াৰ সকলো কথা বিৱৰি ক'লে। বাঘিনীয়ে শুনি বিস্ময় মানিলে। তাৰপিছত বাঘে বাঘিনীক নিজৰ কৰি লৈ সুখেৰে ঘৰ সংসাৰ চলাবলৈ ধৰিলে।
শেষত আগবঢ়াইছো বুঢ়া বুঢ়ী আৰু ভেকুলী এই নামৰ এটি সাধু।
সাধুটোৰ নাম হৈছে বুঢ়া বুঢ়ী আৰু এটা ভেকুলী। এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল। তেওঁলোকৰ কোনো সতি সন্তান নাছিল। এদিন দুয়ো ৰাতি ভাত খাই উঠি চোতালত বহি লৈ সুখ দুখৰ কথা পাতি আছিল। বুঢ়াই ক'লে, বুজিছ, আজিকালি মই আৰু আগৰ দৰে হাল কোৰ মাৰি খেতি কৰিব নোৱাৰা হৈছোঁ। আমাৰ যদি ল'ৰা এটা থাকিলহেঁতেন কিমান যে ভাল হ'লহেঁতেন। বুঢ়ীয়ে হুমুনিয়া পেলাই ক'লে, এইবাৰ খেতি হ'বনে নহয় ক'ব পৰা নাই। এনেতে দুৱাৰৰ চুকৰ পৰা কোনোবাই মাত দিলে, আই পিতাই, এইবাৰ খেতি মই কৰিম, তহঁতে চিন্তা নকৰিবি। বুঢ়া বুঢ়ী দুয়ো চব খাই উঠিল। কোনে আই পিতাই বুলি মাতিছ, আমাৰ সন্মুখত দেখা দে এইবুলি কোৱাত এটা ভেকুলী দুৱাৰ চুকৰ পৰা জঁপিয়াই ওলাই আহিল। ভেকুলীটোৱে বুঢ়ীক দেখি ক'লে, মই এটা অভিশাপত পৰিহে ভেকুলীৰ ৰূপ লৈ আছোঁ। মই সদাগৰৰ পুতেক, তোমালোকে ভয় নাখাবা। মোৰ আই বোপাই কেতিয়াবাই মৰিল, তোমালোককেই মই আই পিতাই বুলি মাতিম। ভেকুলীৰ কথাত বুঢ়া বুঢ়ীৰ মনত বৰ ৰং লাগিল। ৰাতি হ'লে ভেকুলী ৰূপী পুতেকে হাল বাই মাটি চহাই ধান খেতি কৰিবলৈ গাত ল'লে। যথা সময়ত ধান চপাবৰ হ'ল। সেই দেশৰ ৰজাজন আছিল বৰ অত্যাচাৰী। নদন বদন ধাননিডৰা দেখি ৰজাই সৈন্য লগাই ধানখিনি ৰাজভঁৰাললৈ লৈ গ'ল। বুঢ়া বুঢ়ীয়ে বাধা দিয়াত তেওঁলোককো মাৰপিট কৰি আধা মৰাকৈ পথাৰত পেলাই থৈ গ'ল। সন্ধিয়া ভেকুলীয়ে আহি দেখে মাক দেউতাক পথাৰত কেঁকাই গেঠাই পৰি আছে। সকলো কথা জানি ভেকুলীৰ বৰ খং উঠিল। মাক দেউতাকক ঘৰলৈ আনি শুশ্ৰূষা কৰিলত তেওঁলোক সুস্থ হৈ উঠিল। ভেকুলীয়ে ৰজাৰ অত্যাচাৰৰ পুতক তুলিবলৈ বুলি মন বান্ধি ল'লে আৰু মাকক অলপ পিঠা ভাজি দিবলৈ ক'লে। মাকে পিঠা ভাজি দিলত সি দুখন মোনাত পিঠাখিনি ভৰাই বাটে বাটে খাই গৈ থাকিল। এনেতে এটা সাপে ভোকত ঘূৰি ফুৰি ভজা পিঠাৰ গোন্ধত ৰ'ব নোৱাৰি তাৰ কাষ চাপি সুধিলে, বেংককাই কি খাইছা তুমি, মোকো এটা দিয়াচোন, মই ভোকত ৰ'ব নোৱাৰা হৈছোঁ। ভেকুলীয়ে ক'লে, পিঠা খাইছোঁ, তুমি আহা, এই মোনাখনত সোমাই যিমান মন যায় পিঠা খোৱা। সাপটোক মোনাখনৰ ভিতৰত ভৰাই লৈ গৈ থাকোঁতে এজাক বৰলে পিঠাৰ গোন্ধ পাই তাক আগুৰি ধৰিলে আৰু সুধিলে, বৰ ধুনীয়া পিঠাৰ গোন্ধ ওলাইছে, আমাকো অলপ খাবলৈ দিবানে বেংককাই? ভেকুলীয়ে ক'লে, কিয় নিদিম, আহা, এই মোনাখনতেই পিঠা আছে, ইয়াত সোমাই যিমান মন যায় পিঠা খোৱা। বৰলখিনিক এইবাৰ আনখন মোনাত ভৰাই ভেকুলী গৈ গৈ ৰাজদৰবাৰ পালে। ৰাজদৰবাৰত সি ৰজা সম্বোধি ক'বলৈ ধৰিলে, হে ৰাজন, আপুনি মোৰ পথাৰৰ ধানখিনি অন্যায় কৰি কাটি আনিছে, মোক তাৰ প্ৰাপ্যধন লাগে। ৰজাই অকণমানি ভেকুলী এটাই ইমান চিঞৰ বাখৰ কৰাত হাঁহিত ৰ'ব নোৱাৰা হ'ল আৰু তাচ্ছিল্য কৰি সুধিলে, নিদিলে কি কৰিবি? ভেকুলীয়ে তেতিয়া বৰল আৰু সাপটো ৰাজদৰবাৰত মেলি দিলে। মোৰ কথা নুশুনিলে মোৰ এই বন্ধুহঁতে তোমাক সুদাই নেৰে। ৰজাই ভয় খাই ভেকুলীটোক দুগাৰী ধন সোণ দি বিদায় দিলে। এইদৰে বুদ্ধিৰেই ভেকুলীটোৱে ৰজাৰ পৰা প্ৰাপ্য ধন বিচাৰি আনি মাক দেউতাকৰ সৈতে সুখেৰে বসবাস কৰি থাকিল।
শ্ৰোতাসকল, আজিৰ খণ্ডত আপোনালোকলৈ দুটি সাধু আগবঢ়ালোঁ। সাধু কৈ শুনালে ইমৰাণ হুছেইনে। আজিৰ খণ্ডৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। আমাৰ পডকাষ্ট লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।